وَذَا النُّونِ إِذْ ذَهَبَ مُغَاضِبًا فَظَنَّ أَنْ لَنْ نَقْدِرَ عَلَيْهِ فَنَادَى فِي الظُّلُمَاتِ أَنْ لَا إِلَهَ إِلَّا أَنْتَ سُبْحَانَكَ إِنِّي كُنْتُ مِنَ الظَّالِمِينَ
আৰু স্মৰণ কৰা যোন নুনক অৰ্থাৎ মাছৰ গৰাকী ইউনুছক যেতিয়া তেওঁ ক্ৰোধ অৱস্থাত গুচি গৈছিল আৰু ধাৰণা কৰিছিল যে আমি তেওঁৰ প্ৰতি সংকীৰ্ণতা নকৰিম, তাৰপিছত তেওঁ অন্ধকাৰৰ পৰা আহ্বান কৰি কৈছিল যে তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তুমি পবিত্ৰ মহান, নিশ্চয় মই অন্যায়কাৰী আছিলোঁ।